এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত সমষ্টিটোৰ 28,827 গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাকৈ চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা নেতৃত্বাধীন বিকাশ তথা গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ 41টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ পথ প্ৰশস্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই বিগত সময়ছোৱাত মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি অসমৰ প্ৰায় 32 লাখতকৈও অধিক মহিলাই এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব। প্ৰথম কিস্তিত চৰকাৰে 10,000 টকা আগবঢ়ায়। 10,000 টকাৰ সদ্ব্যৱহাৰ হ'লে দ্বিতীয় কিস্তিত 25,000 পাব আৰু 25,000 সদ্ব্যৱহাৰ হ'লে তৃতীয় কিস্তিত 50,000 টকালৈকে পোৱাৰ ব্যৱস্থা এই আঁচনিখনত ৰখা হৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে শোণিতপুৰ জিলাৰ শিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰ পৰিদৰ্শন কৰি ৰাজ্যবাসীৰ সুখ সমৃদ্ধিৰ বাবে সেৱা জনায়। ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে 20 ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব পাৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাত থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। অসমৰ কোনো লোকৰ নাম বহিৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনে লোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিলে সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহলে সেই অভিযোগ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ জিলাসমূহত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। 2026 চনৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ এই বিশেষ সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য পুনৰীক্ষণৰ কাম আৰম্ভ কৰিছে। দৰং জিলাতো 864 গৰাকী বুথ পৰ্যায়ৰ বিষয়া আৰু 84 গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। একেদৰে বৰপেটা জিলাতো বিষয়াসকলে ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয় পৰীক্ষা পৰিষদৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰে। ডঃ পেগুৱে তেওঁৰ ভাষণত কয় যে অসম চৰকাৰে বিদ্যালয় শিক্ষা পৰিষদ আৰু অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ মাজত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তি অনুসৰি সত্ৰীয়া নৃত্য, বৰগীত আৰু গায়ন বায়নকে ধৰি সত্ৰীয়া সংস্কৃতিৰ বিভিন্ন বিষয়সমূহ পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা ঐচ্ছিক বিষয় হিচাপে প্ৰৱৰ্তন কৰিব। নগাঁও আৰক্ষীয়ে আজি পিষ্টলসহ এজন মৰণাস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে লোকজনৰ পৰা এখন বাহন আৰু 2টা গুলী উদ্ধাৰ কৰে। ধৃত লোকজন শ্ৰীভূমিৰ ছাদিকুৰ ৰহমান চৌধুৰী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংক্ৰান্তত লোকজনক জেৰা অব্যাহত আছে। মানকাছৰ আৰু কালাপানী আৰক্ষীয়ে পৃথকে অভিযান চলাই 2জন পৰিমাণৰ মাদক দ্ৰব্যসহ 2জন সৰবৰাহকাৰীক আটক কৰে। মানকাছৰ আৰক্ষীৰ দলে যোৱা নিশা চলোৱা অভিযানত মানিক চান্দ নামৰ এজন লোকৰ পৰা 20টা কফ চিৰাপ জব্দ কৰে। একেদৰে কালাপানী আৰক্ষীয়ে অভিযান চলাই নন্দিয়া গাঁৱৰ বৰ্ষা মোল্লা নামৰ লোকজনৰ বাসগৃহৰ পৰা 10,200টা নিচাজাতীয় টেবলেট জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা মহাবাহু শাখাৰ 10 কিলোৱাট শক্তিসম্পন্ন FM ট্ৰান্সমিটাৰটো জৰুৰী মেৰামতিৰ বাবে আজি 3য় দিনৰ বাবেও বন্ধ ৰখা হৈছে। বিকল্প ব্যৱস্থা হিচাপে এটা 100 ৱাট শক্তিৰ ট্ৰান্সমিটাৰেৰে FM মোডত অনুষ্ঠানসমূহ প্ৰচাৰ কৰি থকা হৈছে। মহাবাহু শাখাৰ অনুষ্ঠান প্ৰচাৰণৰ কাৰিকৰী মান নিম্নগামী হোৱাৰ বাবে আমি দুঃখিত। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।